Ea Akahmani. Puar batori koisu, homujol bharadaze. Etia pradhan batori homohol. Rastropoti Srimati Draupadi Murmue aji notun Dillit krihi khadya byabosthat mohilar onhogrohon sandarbhot cholita borshor golokiya sammilonkhon mukuli koribo. Pradhanmantri Narendra Modiye kailoi Guwahatir pora Pradhanmantri Kisan Samman Nidhi Aconir Odhinot krishokololoi 22 sankhya kisti mukuli koribo. Ghorua LPG jogan shaktishali korar lokkhyore sarkare grohon kora bibhinno podokhepor kholot dekhor LPG utpadon 25 shatangsho briddhi paise. পশ্চিম এশিয়াত চলি থকা সংঘৰ্ষ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে চলিত বৰ্ষৰ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ৰ সূচী ঘোষণা কৰিছে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত কৃষি খাদ্য ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণ সন্দৰ্ভত চলিত বৰ্ষৰ গোলকীয় সন্মিলনখন মুকলি কৰিব। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ নতুন দিল্লীস্থিত অভিৱৰ্তন কেন্দ্ৰত এই তিনিদিনীয়া সন্মিলনৰ আয়োজন কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান উপস্থিত থাকিব। পৰিষদৰ সঞ্চালক প্ৰধান ডঃ এম এল জাতে কালি এখন সংবাদমেলত কয় যে ৰাষ্ট্ৰসংঘই চলিত বৰ্ষটো মহিলা কৃষকৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ষ হিচাপে ঘোষণা কৰিছে আৰু এই বৰ্ষটোতে ভাৰতত সন্মিলনখনৰ আয়োজন কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি সন্মিলনত সমগ্ৰ বিশ্বৰ 700তকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ আশা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত কৃষকসকললৈ 22 সংখ্য কিস্তি মুকলি কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই 22 সংখ্যক কিস্তিৰ অধীনত দেশৰ 9,32,00,000তকৈ অধিক কৃষকৰ পৰিয়ালৰ বেংক একাউণ্টলৈ 18,040 কোটিতকৈ অধিক ধন পোনপটীয়াভাৱে প্ৰেৰণ কৰা হ'ব। সামাজিক মাধ্যমত লিখা এটা পোষ্টত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰা অনুসৰি এই কিস্তি সামৰি আঁচনিখনৰ অধীনত মুকলি কৰি দিয়া ধনৰ পৰিমাণে 4,27,000 কোটি অতিক্ৰম কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই আঁচনিয়ে কৃষকৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰকাশ কৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই আঁচনিৰ অধীনত যোগ্য হিচাপে বিবেচিত কৃষকৰ পৰিয়ালে বছৰি 3টা সমান কিস্তিত বাৰ্ষিক মুঠ 6,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰে। তেওঁ কয় যে এই 22 সংখ্যক কিস্তিৰ অধীনতে 2,15,00,000তকৈ অধিক মহিলা কৃষকে আৰ্থিক সাহায্য লাভ কৰিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে অসম ভ্ৰমণ কৰিব। এই উপলক্ষে কোকৰাঝাৰ, কামৰূপ মহানগৰ আৰু কাছাৰকে ধৰি সংশ্লিষ্ট জিলাকেইখনত প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে 37,500 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প মুকলি কৰিব আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে কোকৰাঝাৰত এখন জনসভাত অংশ লৈ 4,574 কোটি টকাৰ আন্তঃগাঁথনিমূলক প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰিব। কোকৰাঝাৰৰ পৰা প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিব আৰু গুৱাহাটীত তেওঁ 8,841 কোটি টকাৰ এলানি প্ৰকল্প জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিব আৰু কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে 780 কোটি টকা ব্যয় সাপেক্ষ নুমলীগড় শিলিগুৰি প্ৰডাক্ট পাইপলাইনৰ ক্ষমতা বৃদ্ধি প্ৰকল্প উদ্বোধন কৰিব। তেওঁ লগতে 3,633 কোটি টকা ব্যয় সাপেক্ষ তিনিচুকীয়া ফৰকাটিং দ্বৈত ৰেল লাইন আৰু 1,180 কোটি ব্যয়েৰে নিৰ্মাণ কৰা চাপৰমুখ ডিব্ৰুগড় ৰেলপথৰ বৈদ্যুতিকীকৰণৰ ৰেলপথ প্ৰকল্প মুকলি কৰিব। তেওঁ ৰাজ্যৰ 20,000 চাহ শ্ৰমিকক ভূমিপট্টা বিতৰণৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে পশ্চিম কাৰ্বি আংলঙত 2,320 কোটি টকা ব্যয় সাপেক্ষ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰিব। পৰহিলৈ শিলচৰত শ্ৰীমোদীয়ে 24,505 কোটি টকা প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ কাম কাজ সন্দৰ্ভত ৰাজ্যসভাত আজি পুনৰ আলোচনা অনুষ্ঠিত হ'ব। লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি 2025-26 বিত্তীয় বৰ্ষৰ সেৱাসমূহৰ বাবে ভাৰতৰ সঞ্চিত পুঁজিৰ পৰা কিছু অতিৰিক্ত ধনৰাশিৰ আদায় আৰু বিনিয়োগক স্বীকৃতি প্ৰদান কৰাৰ বাবে বিনিয়োগ বিধেয়ক 2026 উত্থাপন কৰিব। কালি লোকসভাত অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ধ্বনিভোটত অগ্ৰাহ্য হয়। সদনত হোৱা আলোচনাৰ উত্তৰত বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অধ্যক্ষৰ আস্থা সন্দৰ্ভত বিৰোধীয়ে তোলা প্ৰশ্ন অত্যন্ত দুৰ্ভাগ্যজনক। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ঘৰুৱা এল পি জি যোগান শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন চৰকাৰী পদক্ষেপৰ ফলত দেশৰ এল পি জি উৎপাদন 25% বৃদ্ধি পাইছে। নতুন দিল্লীত কালি পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত আন্তঃ মন্ত্ৰী পৰ্যায়ৰ আলোচনাত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে চৰকাৰে যোৱা 8 মাৰ্চত শোধনাগাৰ আৰু পেট্ৰকেমিকেল কোম্পানীসমূহক এল পি জি উৎপাদন বৃদ্ধি কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ঘৰুৱা এল পি জি উৎপাদন প্ৰায় 25% বৃদ্ধি পাইছে। দেশৰ খাৰুৱা তেলৰ যোগান সন্দৰ্ভত যুটীয়া সচিবগৰাকীয়ে কয় যে দেশৰ যোগান সুৰক্ষিত হৈয়ে আছে আৰু প্ৰায় 70% খাৰুৱা আমদানি হৰমুজ প্ৰণালীৰ বাহিৰৰ পৰাই হৈ আছে। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত দেশত এল পি জি যোগান আৰু বিতৰণ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে কালি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এল পি জি যোগান শৃংখলা সুৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি দৈনিক হিচাপত স্থানীয় এল পি জি যোগানৰ নিৰীক্ষণ, নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু আইন শৃংখলা পৰিস্থিতি বৰ্তাই ৰখাৰ বাবেও ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ দিয়া হৈছে। শ্ৰীমোহনে প্ৰত্যক্ষ অথবা তেল বিপণন কোম্পানীসমূহৰ জৰিয়তে এই ক্ষেত্ৰত প্ৰয়োজনীয় সজাগতা অভিযান হাতত লোৱাৰ লগতে এল পি জিৰ নাটনি সন্দৰ্ভত যিকোনো উৰা বাতৰি ৰোধ কৰিবলৈও সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্ৰালয়ে 24 ঘণ্টাই কাৰ্যক্ষম হৈ থকা নিয়ন্ত্ৰণ কক্ষ অধিক শক্তিশালী কৰি তুলিছে বুলিও তেওঁ জানিবলৈ দিয়ে। পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষ ক্ৰমাৎ বৃদ্ধি পাইছে। ইৰাণে পাৰস্য উপসাগৰীয় অঞ্চলৰ বাণিজ্যিক জাহাজসমূহক লক্ষ্য কৰি লৈছে আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ বিমান আন্তঃগাঁথনিসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। আবুধাবি প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পুৰণি আবুধাবি বিমান বন্দৰৰ সমীপত অগ্নিকাণ্ড সংঘটিত হৈছিল যদিও প্ৰশাসনে ততালিকে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে কালি ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা এটা ড্ৰোন আক্ৰমণত এজন ভাৰতীয় নাগৰিককে ধৰি 4 জন লোক আঘাতপ্ৰাপ্ত হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইয়ে চলিত বৰ্ষৰ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ৰ সূচী ঘোষণা কৰিছে। এই পৰ্যায়ৰ খেলসমূহ 28 মাৰ্চৰ পৰা 12 এপ্ৰিলৰ ভিতৰত খেলোৱা হ'ব। এই সময়ছোৱাত দেশৰ 3খন ৰাজ্যত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম পৰ্যায়ৰ সূচী ঘোষণা কৰা হৈছে। ৰাজ্যকেইখনত বিধানসভা নিৰ্বাচনৰ দিন চূড়ান্ত হলে প্ৰতিযোগিতাৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হ'ব বুলি পৰিষদে জানিবলৈ দিছে। এই জনপ্ৰিয় টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাখনৰ 19 সংখ্যক সংস্কৰণৰ প্ৰথমখন খেল বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ'ব। খেলখন বেংগালুৰু এম চিন্নস্বামী ষ্টেডিয়ামত খেলোৱা হ'ব। পৰৱৰ্তী খেলখনত মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ৰ 20খন খেলৰ বাবে 10টা স্থান চূড়ান্ত কৰা হৈছে। এই স্থানসমূহ হ'ল বেংগালুৰু, মুম্বাই, গুৱাহাটী, নিউ চণ্ডীগড়, লক্ষ্ণৌ, কলকাতা, চেন্নাই, দিল্লী, আহমেদাবাদ আৰু হায়দৰাবাদ। এইবেলি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলটোৱে বেংগালুৰুত 5খন আৰু ৰায়পুৰত 2খন খেলত ভাগ ল'ব। ইপিনে পাঞ্জাব কিংছে নিউ চণ্ডীগড়ত 4খন আৰু ধৰমশালা 3খন খেলত অৱতীৰ্ণ হ'ব। কালি প্ৰকাশিত সূচী অনুসৰি ৰাজস্থান ৰয়েলছে গুৱাহাটী 3খন আৰু জয়পুৰত 4খন খেলত অৱতীৰ্ণ হ'ব। অৱশ্যে কৰ্ণাটক চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ সেউজ সংকেত লাভ কৰাৰ পাছতহে বেংগালুৰুত খেলসমূহ অনুষ্ঠিত হ'ব বুলি পৰিষদে জানিবলৈ দিছে। চলিত বৰ্ষৰ ছুইচ অপেন বেডমিণ্টন প্ৰতিযোগিতাত কালি ভাৰতৰ কিৰণ জৰ্জে ছিংগাপুৰৰ তৃতীয় বাছনিপ্ৰাপ্ত প্ৰাক্তন বিশ্ব চেম্পিয়ন লোহ ইন ইউক প্ৰথম ৰাউণ্ডতে 23-21, 21-19 পোনপটীয়া গেমত পৰাস্ত কৰে। দ্বিতীয় ৰাউণ্ডত ভাৰতীয় খেলুৱৈগৰাকী হংকঙৰ জেছন গুণামানৰ মুখামুখি হ'ব। গুণামানে প্ৰথম ৰাউণ্ডৰ আন এখন খেলত বিশ্বৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ ভাৰতৰ কিদাম্বি শ্ৰীকান্তক 21-15, 12-21, 4-21 গেমত পৰাস্ত কৰে। ইপিনে মিক্সড ডাবলছত ভাৰতৰ ধ্ৰুৱ কাপিলা আৰু তানিছা ক্ৰাষ্টৰ যুটীটোৱে ডেনমাৰ্কৰ চতুৰ্থ বাছনিপ্ৰাপ্ত জেছপাৰ টফ্ট আৰু এমেলি মেগলুণ্ডৰ যুটীটোৰ বিৰুদ্ধে 21-15, 21-14 গেমত বিজয় অৰ্জন কৰে। দ্বিতীয় ৰাউণ্ডত ভাৰতীয় যুটীটো চীনৰ গাও জিয়া জুৱান আৰু ইউ মেং ইঙৰ মুখামুখি হ'ব। ইপিনে মহিলাৰ ছিংগলছত ভাৰতৰ মালবিকা বাঞ্চৰ তানভি শৰ্মা আৰু উন্নতি হুদাই প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত কৃষি খাদ্য ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণ সন্দৰ্ভত চলিত বৰ্ষৰ গোলকীয় সন্মিলনখন মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত কৃষকসকললৈ 22 সংখ্যক কিস্তি মুকলি কৰিব। ঘৰুৱা এল পি জি যোগান শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ফলত দেশৰ এল পি জি উৎপাদন 25% বৃদ্ধি পাইছে। পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে চলিত বৰ্ষৰ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ৰ সূচী ঘোষণা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।